হেল্ল'
হেল্ল'
অঁ হেল্ল' তিনি দেৱী গগৈ নাম্বাৰ হয়নে এইটো? মই কিছাৰ্থক হেল্পলাইন এপাৰ্টৰ পৰা ফোন কৰিছিলোঁ আপোনাক। হয়, আপুনি যোৱা অক্টোবৰ মাহত কিছাৰ্থকৰ ফালৰ পৰা আপোনাৰ ফোনতে টেলিগ্ৰাম বুলি এপ এটা ডাউনলোড কৰিছিলে আৰু তাতে কিছুমান অধ্যায় পঢ়িছিলে সঞ্চয় পেঞ্চন লোন আদিৰ ওপৰত, আৰু এখন এপাৰ্টৰ পৰা চাৰ্টিফিকেটো পাইছিলে আপোনাৰ ফোনতে, আৰু এখন ফৰ্ম যে ফিল আপ কৰিছিলে ফাৰ্মাৰ হেল্থ ছাৰ্ভে বুলি, সেই ফৰ্মখনত আপোনাৰ কিছুমান তথ্য আধৰুৱা হৈ আছিলে। গতিকে আধৰুৱা তথ্যখিনি ল'বলৈ মই আপোনাক ফোন কৰাটো কৰিছিলোঁ। আপোনাৰ সম্পূৰ্ণ নাম ৰুক্মিণী দেৱী গগৈ। হয়, আপোনাৰ ঘৰ নগাঁও জিলা। হয়, আপোনাৰ বয়স কিমান?
বয়স এতিয়া মোৰ 25।
আচ্ছা, আপোনাৰ ঘৰৰ সদস্য কেইজন?
6টা।
আচ্ছা, তেখেতসকলৰ নাম আৰু বয়সটো জনাব।
এতিয়াইনে?
হয়।
দেউতাৰ নাম হ'ল হেৰিকণ গগৈ।
আচ্ছা, তেখেতৰ বয়স কিমানমান হ'ব?
60 বছৰ।
আচ্ছা, আৰু শাহুমা?
তিলিয়ামাই গগৈ।
আচ্ছা, কিমানমান হ'ব বয়স?
বয়স 40 বছৰমান।
আচ্ছা, আৰু আপোনাৰ হাজবেণ্ডৰ নাম?
বিহুৰাম গগৈ।
আচ্ছা, তেখেতৰ বয়স কিমানমান হ'ব?
তেখেতৰ বয়স 30 বছৰমান দিছে দিয়ক।
আচ্ছা, আৰু আপোনাৰ ল'ৰা ছোৱালী আছে?
ছোৱালীজনীৰ নাম হেৰি পম্পী গগৈ।
আচ্ছা, পম্পী বয়স কিমানমান হ'ব?
পম্পী বয়স এতিয়া 13 বছৰ।
আচ্ছা, আৰু কোন আছে আপোনালোকৰ?
ল'ৰাটোৰ নাম হ'ল গৌতম গগৈ।
আচ্ছা, তাৰ বয়স কিমানমান হ'ব?
তাৰ বয়স 11 বছৰ।
আচ্ছা, ঠিক আছে। আপোনালোকে খেতি বাতি কৰেনে?
কৰোঁ।
হয়, এনেই ধানৰ খেতিয়ে কৰে নে আৰু কিবা বেলেগ খেতিও কৰে?
ধানৰে কৰোঁ, বেলেগ খেতি নকৰোঁ।
হয়, খেতি বাতিৰ পৰা এনেই বছৰি ইনকাম কিমানমান হয় আপোনালোকৰ?
বছৰি মানে বছৰৰ ভাতটো হয় আৰু।
ঠিক আছে, এনেই মই যদি মাহ হিচাপত কৰোঁ তেনেহ'লে 8-9 হাজাৰমান হয়নে? মই যদি মাহ হিচাপত ধৰোঁ আপোনালোকৰ ইনকামটো তেতিয়া 8-9 হাজাৰমান হয়নে?
হয়, মাহত ইমানেই হয়।
আচ্ছা, ঠিক আছে বাৰু। আৰু আপোনাৰ এইখিনি খৰচ পাতি কৰাৰ পিছত সঞ্চয় কৰিবলৈ 1-2 হাজাৰমান ৰৈ যায়নে? আচ্ছা, ঠিক আছে। মই আপোনাক এতিয়া কেইটামান বেংকিং প্ৰডাক্টৰ বিষয়ে সুধিম, আপুনি যদি জানে জানো বুলি ক'ব, আৰু যদি জানিব বিচাৰে তেতিয়াহ'লে জনাই দিব পাৰিব। আপোনালোকৰ বেংক একাউণ্ট আছে?
বেংক একাউণ্ট আছে।
এ টি এম কাৰ্ড, চেকবুক আদিৰ বিষয়ে জানে?
নাজানো নহয় বাইদেউ।
আচ্ছা, গুগল পে' ফোন পে' এইবোৰৰ বিষয়ে জানেনে? আচ্ছা, ঠিক আছে, মই জনাই দিম বাৰু। আৰু ৰেকাৰিং একাউণ্ট, ফিক্সড ডিপজিট, পি পি এফ একাউণ্ট এইবোৰৰ বিষয়ে শুনিছেনে?
এইবিলাক মই একোৱে নাজানো দিয়ক।
আচ্ছা, আয়ুষ্মান কাৰ্ডখন বনাইছেনে আপোনালোকৰ?
বনাইছে।
আচ্ছা, ঠিক আছে বাৰু, মই এ টি এম কাৰ্ড আৰু চেকবুকৰ বিষয়ে আপোনাক জনাই দিছোঁ। এ টি এম কাৰ্ডখনেৰে আপুনি পইচা পাতি উলিওৱা বা সোমোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, আৰু আপোনাৰ এ টি এম কাৰ্ডখন থাকিলে আপুনি বেংকলৈ নগৈও তাৰ পইচা পাতিখিনি উলিয়াব পাৰে, আৰু চেকবুকৰ সহায়তো আপুনি পইচা পাতি উলিওৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, কিন্তু চেকবুকখন থাকিলে আপুনি বেংকলৈ গৈহে তাৰ এমাউণ্টটো উলিয়াব পাৰে, বেংকলৈ নোযোৱাকৈ আপুনি নোৱাৰে। আৰু যিটো আপোনাৰ গুগল পে' ফোন পে' আছে, গুগল পে' ফোন পে'ৰ সহায়ত আপুনি ফোনতে এইবোৰ খুলি লৈ, এইবোৰ এপছ খুলি লৈ তাৰ পৰা আপুনি পইচা পাতি আদান প্ৰদান কৰিব পাৰে। ধৰি লওক আপুনি কেতিয়াবা বজাৰলৈ গ'ল, বজাৰত যদি আপোনাৰ হাতত পইচা নাথাকে, যদি একাউণ্টত পইচা থাকে তেনেহ'লে আপোনাক গুগল পে' বা ফোন পে'ৰ সহায়তে আপুনি পইচাখিনি প্ৰদান কৰিব পাৰে আপোনাৰ দোকানীজনক। গতিকে আপোনালোকে এইটো সুবিধা অনুযায়ী আপোনালোকে যদি বিচাৰে তেনেহ'লে খুলি ল'ব পাৰিব আপোনাৰ বেংকতে, আপোনাৰ ফোনতে। আৰু যিটো আপোনাৰ ৰেকাৰিং একাউণ্ট আৰু পি পি এফ একাউণ্ট এইটো বিষয়ে জনাই দিছোঁ। ৰেকাৰিং একাউণ্টটো হৈছে আপোনাৰ যিটো নৰ্মেল ছেভিং একাউণ্ট আছে, সেইটোত আপুনি পইচা পাতি জমা কৰে কিন্তু তাৰ পৰাতো আপুনি সুত নাপায় ন, কিন্তু আপোনাৰ যিটো ৰেকাৰিং একাউণ্ট আছে আপোনাৰ যিটো বেংকতে একাউণ্ট আছে সেইটোতে খুলিব পাৰে, নহ'লে পোষ্ট অফিচতো খুলিব পাৰে। আৰু ৰেকাৰিং একাউণ্টত আপুনি যদি প্ৰতি মাহে মাহে মিনিমাম 100 টকাৰ পৰা জমা কৰে, তেনেহ'লে তাত 3 মাহৰ মূৰত আপুনি সুদ এটা লাভ কৰিব পাৰে, আৰু প্ৰতি বছৰে বছৰে কম্পাউণ্ড ইণ্টাৰেষ্ট হিচাপত আপুনি পইচা এটা লাভ কৰি থাকিব পাৰে। আৰু যিটো PPF একাউণ্ট আছে, PPF একাউণ্টটো পাব্লিক প্ৰভিডেণ্ট ফাণ্ড কোৱা হয়, আৰু PPF একাউণ্টত আপুনি মিনিমাম কিন্তু 500 টকাৰ পৰা জমা কৰিব লাগে, আৰু তাত আপুনি প্ৰতি বছৰে বছৰেও পইচাটো জমা কৰিব পাৰে, নহ'লে প্ৰতি মাহে মাহেও জমা কৰিব পাৰে। আৰু হাতত আপোনাৰ কেতিয়াবা বেছিকৈ পইচা আহিল, তেতিয়াও আপুনি সেই PPF একাউণ্টত আপুনি জমা কৰিব পাৰে, আৰু PPF একাউণ্টৰ পইচাটো আপুনি 15 বছৰৰ কাৰণে জমা কৰিব লাগে। ৰেকাৰিঙৰটো কিন্তু 10 বছৰৰ কাৰণে কৰিব লাগে মেক্সিমাম। আৰু আপোনাৰ PPF একাউণ্টত প্ৰতি মাহে মাহে আপুনি সুদ লাভ কৰিব পাৰে। গতিকে আপোনালোকে যদি প্ৰয়োজন আছে বুলি ভাবে বা আপোনালোকে কৰিব বিচাৰে, আপোনালোকে এই একাউণ্টকেইটা খুলি থব পাৰে, আপোনাৰ বেংকতো খুলিব পাৰে, পোষ্ট অফিচতো খুলিব পাৰে। আৰু আপোনাক দুটা মই ইঞ্চুৰেঞ্চ আঁচনিৰ বিষয়ে জনাই থৈছোঁ। এটা হৈছে আপোনালোকৰ জীৱন জ্যোতি বীমা, য'ত 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ সকলো ব্যক্তিয়ে খুলিব পাৰে, এইটোত এপ্লাই কৰিব পাৰে। আৰু জীৱন জ্যোতি বীমাটো আপোনাৰ ডেথ ইঞ্চুৰেঞ্চ হয়, তাতে আপোনাৰ যাৰ নামতে খোলে তেখেতৰ যদি মৃত্যু হৈ যায় কেতিয়াবা আকস্মিক কাৰণত, তেতিয়া চৰকাৰৰ ফালৰ পৰা 2 লাখ টকাৰ এটা সাহাৰ্য প্ৰদান কৰা হয়। আৰু যিটো আপোনালোকৰ সুৰক্ষা বীমা, সেই সুৰক্ষা বীমাটো এটা এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হয়, যাৰ নামতে খোলে তেখেতৰ যদি এক্সিডেণ্ট হয়, কেতিয়াবা হাত ভৰি ভঙা এনেধৰণৰ কিবা হয়, তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা 1 লাখ টকাৰ এটা সাহাৰ্য দিয়ে, আৰু যদি 2টা অংগ কিবা নষ্ট হয় তেতিয়াহ'লে 2 লাখ টকাৰ এটা সাহাৰ্য প্ৰদান কৰা হয়। আৰু জীৱন জ্যোতি বীমাটোত আপুনি বছৰত 436 টকাকে জমা কৰিব লাগে, 18 বছৰ বয়সৰ পৰা 50 বছৰ সকলো ব্যক্তিয়ে কৰিব পাৰে। আৰু কিন্তু সুৰক্ষা বীমাটো আপুনি বছৰত 20 টকাকে জমা কৰিব পাৰে, 18 বছৰ বয়সৰ পৰা 70 বছৰ বয়সৰ সকলো ব্যক্তিয়ে এপ্লাই কৰিব পাৰে। আৰু এইটো আপোনালোকে বেংকতে কৰিব পাৰে, তাত ফৰ্ম দিয়ে, ফৰ্ম ফিল আপ কৰি ছাবমিট কৰি দিলে তাৰপৰা আপোনাৰ প্ৰতি বছৰে বছৰে পইচাটো কাট খাই কাট খাই গৈ থাকে। আৰু এনে কিবা লোন লৈছে নেকি আপোনালোকে বেংকৰ ফালৰ পৰা?
নাই লোৱা।
আচ্ছা, যদি ভৱিষ্যতে লোন ল'ব বিচাৰে তেনেহ'লে দুটা লোনৰ বিষয়ে মই আপোনাক জনাই থৈছোঁ। চৰকাৰী আঁচনিৰ লোন হয়, এটা হৈছে আপোনাৰ মুদ্ৰা লোন আৰু এটা হৈছে KCC লোন। মুদ্ৰা লোনটো আপুনি সৰু সুৰা ব্যৱসায় কৰিবৰ কাৰণে ল'ব পাৰে, আৰু আপোনাৰ মুদ্ৰা লোনত আপোনাৰ 50,000 টকাৰ পৰা 10 লাখ টকালৈকে কোনো বন্ধকী নিদিয়াকৈ ল'ব পাৰে। আৰু এইটো আপোনাৰ যেনে দোকান দিবৰ কাৰণে ল'ব পাৰে, ফিচাৰী খুলিবৰ কাৰণে ল'ব পাৰে, মুৰ্গীৰ ফাৰ্ম খুলিবৰ কাৰণে ল'ব পাৰে, এনেকুৱা ধৰণৰ কামৰ কাৰণে আপুনি মুদ্ৰা লোন ল'ব পাৰে। আৰু যিটো KCC লোন, সেইটো খেতি বাতিৰ কাৰণে ল'ব পাৰে। KCC লোনত আপুনি 1,60,000 টকালৈকে কোনো বন্ধকী নিদিয়াকৈ ল'ব পাৰে, আৰু KCC লোন প্ৰতি 5 বছৰৰ মূৰে মূৰে কিন্তু ৰিনিউ কৰি থাকিব লাগে। প্ৰথম 5 বছৰত আপুনি লোনৰ পৰিমাণখিনি যদি ভালদৰে দিয়ে, তেনেহ'লে নেক্সট 5 বছৰত আপুনি লোনৰ পৰিমাণত 10% চৰকাৰৰ ফালৰ পৰা দি দিয়ে, বাকী 3 বা 4% থাকি যায়, সেইখিনি আপুনি নিজৰ ফালৰ পৰা দিব লাগে। আৰু অটল পেঞ্চন যোজনা বুলি এটা পেঞ্চন আঁচনি আছে চৰকাৰৰ ফালৰ, এই আঁচনিটোত 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো ব্যক্তিয়ে এপ্লাই কৰিব পাৰে, আপুনিও পাৰিব। এই আঁচনিটো যদি এপ্লাই কৰে, তাত প্ৰতি মাহে মাহে এমাউণ্ট এটা আপুনি জমা কৰিব লাগে, আৰু জমা কৰাৰ পিছত সেই এমাউণ্টটো জমা হৈ থাকি আপোনাৰ যেতিয়া 60 বছৰ হৈ যাব, 60 বছৰ বয়সৰ পিছত আপোনাৰ প্ৰতি মাহে মাহে এটা এমাউণ্ট আপোনাক পেঞ্চন হিচাপে বেংকৰ ফালৰ পৰা প্ৰদান কৰা হয়। গতিকে এই আঁচনিটোৰ কাৰণে আপুনি এপ্লাই কৰি চাব পাৰিব। আৰু কিবা জানিব বিচাৰিব আপুনি আঁচনিৰ বিষয়ে? আচ্ছা, ঠিক আছে বাৰু, যদি কিবা জানিব বিচাৰে আপোনাৰ টেলিগ্ৰাম এপত যিটো টোল ফ্ৰী নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটোত ফোন কৰি আমাক জনাই দিলে আমাৰ ফালৰ পৰা আপোনাক তথ্যখিনি আৰু ভালদৰে বুজাই দিয়া হ'ব। ঠিক আছে বাৰু, ধন্যবাদ।